বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে আজি কিছু সময়ৰ পাছতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হ'ব। ভাৰত বাংলাদেশ সীমান্ত অঞ্চলত অপৰাধ নিৰ্মূলৰ অৰ্থে দুয়ো দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে যুটীয়াভাৱে প্ৰচেষ্টা চলোৱাৰ বাবে সন্মত হৈছে। মহাৰাষ্ট্ৰৰ বিৰাৰ অঞ্চলত কালি নিশা এটা অট্টালিকা খহি পৰাৰ ফলত মুঠ 17 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 9 গৰাকী লোক আহত হয়। মুখলধাৰ বৰষুণৰ ফলত আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ লগতে জনজীৱন ব্যাহত হয়। আৰু বিশ্ব পেৰা এথলেটিকছ প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে আজি কিছু সময়ৰ পাছতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ খানাপাৰাত কাইলৈ হ'বলগীয়া এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব। শ্ৰীশ্বাহে কাইলৈ খানাপাৰা খেলপথাৰত হ'বলগীয়া পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ পৰাই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ঘোষণা কৰিছে। এই সন্মিলনত বিজেপি, অসম গণ পৰিষদ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু জনশক্তিকে ধৰি এন ডি এৰ সকলো শীৰ্ষ নেতা উপস্থিত থাকিব। প্ৰায় 20,000 নিৰ্বাচিত জনপ্ৰতিনিধি এই সন্মিলনত উপস্থিত থকাৰ কথা। তদুপৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমা হাছাওকে ধৰি পৰিষদসমূহৰ নিৰ্বাচিত প্ৰতিনিধিসকলো এই অনুষ্ঠানত উপস্থিত থাকিব। সন্মিলনৰ পূৰ্বে শ্ৰীশ্বাহে অসম ৰাজভৱনৰ নতুন গৃহ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা আয়নকলিৰ জন্মবাৰ্ষিকী উপলক্ষে আজি নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মহাত্মা আয়নকলিক সামাজিক ন্যায় আৰু সবলীকৰণৰ এক প্ৰতিমূৰ্তি বুলি অভিহিত কৰে। উল্লেখযোগ্য যে সমাজ সংস্কাৰক শিক্ষাবিদ মহাত্মা আয়নকলিয়ে কেৰালাত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ পুলায়া সম্প্ৰদায়ৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে যুঁজ দিছিল। তেওঁ সমাজত জাত পাতৰ বাধা নিষেধ আঁতৰাৰ বাবে প্ৰচেষ্টা চলোৱাৰ লগতে দলিত সম্প্ৰদায়ৰ শিক্ষাৰ উদ্দেশ্যে বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। দলিত সম্প্ৰদায়ৰ একতা আৰু সবলীকৰণৰ বাবে মহাত্মা আয়নকলিয়ে সাধু জন পৰিপালন সংঘম প্ৰতিষ্ঠা কৰিছিল। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে জনোৱা অনুসৰি 2025 চনত ইৰাণ আৰু পাকিস্তানৰ পৰা 23 লাখৰো অধিক আফগান শৰণাৰ্থী নিজ দেশলৈ উভতি আহিছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাটোৱে আন্তঃৰাষ্ট্ৰীয় সমাজক এই জৰুৰীকালীন সময়ত সহায় কৰিবলৈ আহান জনাইছে। 1 ছেপ্টেম্বৰৰ ভিতৰত পাকিস্তানে 10 লাখতকৈও অধিক আফগান শৰণাৰ্থীক বিতাৰিত কৰাৰ সময়সীমাই বিশেষকৈ মহিলা আৰু যুৱতী শৰণাৰ্থীৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। মানৱীয় সংস্থাসমূহে আফগানিস্তানত দৰিদ্ৰতা, নিবনুৱা সমস্যা আৰু অস্থিৰতা বৃদ্ধি পোৱাৰ আশংকা কৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে পাকিস্তানক তালিবানৰ অধীনত মানৱ অধিকাৰৰ ক্ষেত্ৰত দিয়া ব্যক্তিগত গোচৰৰ মূল্যায়ন কৰিবলৈ আহ্বান জনাইছে। ভাৰত বাংলাদেশ সীমান্ত অঞ্চলত অপৰাধ নিৰ্মূলৰ অৰ্থে দুয়ো দেশে যুটীয়াভাৱে প্ৰচেষ্টা চলোৱাৰ বাবে সন্মত হৈছে। বাংলাদেশৰ ৰাজধানী ঢাকাৰ পিলখানাত অৱস্থিত সীমান্তৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত 4-দিনীয়া মহানিৰ্দেশক পৰ্যায়ৰ সীমান্ত সন্মিলনত দুয়ো দেশৰ প্ৰতিনিধিয়ে এটা যুটীয়া বিবৃতিযোগে এই প্ৰতিশ্ৰুতিৰ বিষয়ে প্ৰকাশ কৰে। ভাৰতৰ প্ৰতিনিধি দলটোক সীমান্ত সুৰক্ষা বাহিনীৰ মহানিৰ্দেশক দলজিৎ সিং চৌধুৰীয়ে নেতৃত্ব দিয়ে। ইফালে বাংলাদেশৰ প্ৰতিনিধি দলটোক বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ মহানিৰ্দেশক মেজৰ জেনেৰেল মহম্মদ আশ্ৰাফুজ্জামান ছিদ্দিকীয়ে নেতৃত্ব দিয়ে। চোৰাং কাৰবাৰ, মানৱ সৰবৰাহ, অবৈধ প্ৰৱেশ আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে দুয়ো দেশৰ প্ৰতিনিধিয়ে সমন্বিত সীমান্ত পৰিচালনা পৰিকল্পনাত গুৰুত্ব প্ৰদান কৰে। প্ৰতিনিধিসকলে সীমান্তৰ জনসাধাৰণক শিক্ষিত কৰা, আৰ্থসামাজিক উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ স্থগিত আন্তঃগাঁথনিৰ প্ৰকল্পসমূহ সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। সীমান্তৰ শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দুয়োখন দেশে সন্ত্ৰাসবাদী আৰু উগ্ৰবাদীৰ কাৰ্যকলাপ প্ৰতিৰোধৰ বাবে শূন্য সহনশীলতা নীতিত একমত পোষণ কৰে। নদীৰ পাৰৰ সুৰক্ষা আৰু সীমান্তৰ বেৰ নিৰ্মাণৰ ক্ষেত্ৰত দুয়ো দেশে সহযোগিতা আগবঢ়োৱাৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিৰাৰ অঞ্চলত কালি নিশা পুৰণি 4-মহলীয়া এটা অট্টালিকা খহি পৰাৰ ফলত মুঠ 17 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 9 গৰাকী লোক আহত হয়। অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত আছে। চৰকাৰী সূত্ৰই ধবংসস্তূপৰ মাজত আৰু অধিক লোক আবদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰিছে। কালি নিশা অট্টালিকাটোৰ একাংশ খহি পৰাৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীয়ে ধবংসস্তূপৰ মাজৰ পৰা বৰ্তমানলৈ 24 গৰাকী লোকক উদ্ধাৰ কৰিছে। জিলা দণ্ডাধীশ ইন্দুৰাণী জাখাৰে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে তেওঁ কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, আৰক্ষী আৰু পৌৰ নিগম কৰ্তৃপক্ষৰ তত্বাৱধানত উদ্ধাৰ অভিযান অব্যাহত আছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা নিহত লোকসকলৰ নিকটাত্মীয়লৈ 5,00,000 টকাৰ সাহায্য ঘোষণা কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী গিৰীশ মহাজনে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰে। বিয়লিৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণৰ ফলত আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল, বিশেষকৈ জোৰাবাদ, খানাপাৰা, বৰাগাঁও, বেহৰবাৰী, নালাপাৰা, হাতীগাঁও, পাঞ্জাবাৰী, ৰুক্মিণী নগৰ, নবীন নগৰ, চানমাৰী, আমবাৰীকে ধৰি বহু অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হয়। এই অঞ্চলসমূহৰ পথ উপপথত বৰষুণৰ পানী আবদ্ধ হৈ পৰাৰ ফলত যান জঁটৰ সৃষ্টি হোৱাৰ লগতে স্বাভাৱিক জনযাত্ৰা ব্যাহত হয়। ইফালে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত গুৱাহাটী মহানগৰীত বিজুলী ঢেৰেকনিৰ সৈতে মুষলধাৰ বৰষুণ হোৱাৰ আগলি বতৰা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত আহিবলগীয়া বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন অঞ্চল জলমগ্ন হোৱাৰ লগতে পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলন হোৱাৰ আশংকা প্ৰকাশ কৰিছে। মহানগৰ কৰ্তৃপক্ষই পৰিস্থিতি নিৰীক্ষণ কৰি থকাৰ লগতে জৰুৰীকালীন সেৱাসমূহ সাজু কৰি ৰাখিছে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে মহানগৰীৰ জনসাধাৰণক প্ৰয়োজনীয় সাৱধানতা অৱলম্বনৰ বাবে আহ্বান জনাইছে। জম্মু কাশ্মীৰৰ আটকাৰী যাত্ৰাপথত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেইবাজনো লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু লোক আহত হোৱাৰ পাছত আজি একেৰাহে তৃতীয় দিনৰ বাবে ৰিয়াচি জিলাৰ ত্ৰিকুটা পাহাৰৰ ওপৰত শ্ৰী মাতা বৈষ্ণদেৱী যাত্ৰা স্থগিত ৰখা হৈছে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা মতে, চলিত সপ্তাহৰ আৰম্ভণিতে সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাক অগ্ৰাধিকাৰ দিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। শ্ৰীমাতা বৈষ্ণদেৱী বোৰ্ডে ভক্তসকলক তীৰ্থযাত্ৰাৰ বাবে পৰৱৰ্তী জাননী নোপোৱালৈকে আগবাঢ়ি নাহিবলৈ আহ্বান জনাইছে। অতি সোনকালে তীৰ্থযাত্ৰা নিৰাপদে পুনৰ আৰম্ভ হোৱাটো নিশ্চিত কৰিবলৈ জ্যেষ্ঠ বিষয়াসকলে পুনৰুদ্ধাৰৰ কাম তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে। ইপিনে স্থানীয় লোকে আবদ্ধ ভক্ত আৰু ভুক্তভোগীৰ পৰিয়ালক সহায়ৰ বাবে আগবাঢ়ি আহিছে। সহায় আৰু যোগাযোগৰ সুবিধাৰ বাবে বিশেষ হেল্পলাইন নম্বৰো সক্ৰিয় কৰা হৈছে। প্ৰশাসনে জনসাধাৰণক ধৈৰ্য ধৰিবলৈ তথা উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। যাতায়াতৰ বাবে এই পথটো সম্পূৰ্ণ সুৰক্ষিত ঘোষণা কৰাৰ পাছতহে তীৰ্থযাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা বানত যোৱা 24 ঘণ্টাত কমেও 17 গৰাকী লোকৰ মৃত্যু হয়। সুতলেজ, ৰবি আৰু চেনাব নৈৰ বাঢ়নী পানীৰ ফলত বিভিন্ন অঞ্চলত বানৰ সৃষ্টি কৰাৰ লগতে বহুসংখ্যক আন্তঃগাঁথনি ধবংস হৈছে। বানৰ ফলত কৃষিভূমিৰ বিস্তৰ ক্ষতি হৈছে। পঞ্জাৱৰ জৰুৰীকালীন সেৱা বিভাগৰ তথ্যমতে বানত নিহত হোৱা 17 গৰাকীৰ 7 গৰাকী শিয়ালকোটৰ, 4 গৰাকী গুজৰাটৰ, 3 গৰাকী নাৰোৱালৰ, 2 গৰাকী হাফিজাবাদৰ আৰু 1 গৰাকী গুজৰানৱালাৰ বাসিন্দা আছিল। জাপানত আজি দক্ষিণ পশ্চিম কিউচু দ্বীপৰ মাউণ্ট শ্বিনমুইত প্ৰায় 5,500 মিটাৰ পৰ্যন্ত আগ্নেয়গিৰি উদগিৰণ সংঘটিত হৈছে। জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা অনুসৰি কাগোশিমা আৰু মিয়াজাকিৰ মাজেৰে স্থানীয় সময়মতে পুৱা 4:53 এই আগ্নেয়গিৰিৰ উদগিৰণ ঘটে। সংস্থাটোৱে লেভেল 3ৰ এলাৰ্টেৰে স্থানীয় লোকক কাগোশিমা আৰু মিয়াজাকিৰ ওচৰে পাজৰে নাযাবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে 2018 চনৰ জুন মাহৰ পাছত উদগিৰণ ঘটা জাপানৰ 50টা সক্ৰিয় আগ্নেয়গিৰিৰ ভিতৰত মাউণ্ট শ্বিনমুই অন্যতম। বিশ্ব পেৰা এথলেটিক্স প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলটো কালি ঘোষণা কৰা হয়। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা 27 ছেপ্টেম্বৰৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 19 গৰাকী মহিলা খেলুৱৈ থকা 73-জনীয়া ভাৰতীয় দলটোক জেভলিন তাৰকা খেলুৱৈ সুমিত আণ্টিলে নেতৃত্ব দিব। দেশত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত পেৰিছ পেৰালিম্পিকৰ ক্লাব থ্ৰোত সোণৰ পদক বিজয়ী ধৰমবীৰ নেইন আৰু 2টাকৈ ব্ৰঞ্জৰ পদক বিজয়ী দৌৰবিদ প্ৰীতি পলে ভাৰতীয় দলৰ পতাকা বহন কৰিব। উল্লেখযোগ্য যে পেৰালিম্পিকত 3বাৰকৈ হাইজাম্পত পদক বিজয়ী মাৰিয়াপান থেংগাবেলু আৰু টকিঅ' আৰু পেৰিছ পেৰালিম্পিকত ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ পদক বিজয়ী হাইজাম্প খেলুৱৈ শাৰদ কুমাৰ ভাৰতীয় দলটোৰ পৰা বাহিৰ হৈছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে আজি কিছু সময়ৰ পাছতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হ'ব। ভাৰত বাংলাদেশ সীমান্ত অঞ্চলত অপৰাধ নিৰ্মূলৰ অৰ্থে দুয়ো দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে যুটীয়াভাৱে প্ৰচেষ্টা চলোৱাৰ বাবে সন্মত হৈছে। মহাৰাষ্ট্ৰৰ বিৰাৰ অঞ্চলত কালি নিশা এটা অট্টালিকা খহি পৰাৰ ফলত মুঠ 17 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 9 গৰাকী লোক আহত হয়। মুষলধাৰ বৰষুণৰ ফলত আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ লগতে জনজীৱন ব্যাহত হয় আৰু বিশ্ব পেৰা এথলেটিকছ প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।